মাতি বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে লক্ষ্য যিমানেই কঠিন নহওক কিয় এবাৰ থিৰাং কৰাৰ পাছত আমাৰ দেশ সেই লক্ষ্যত উপনীত হোৱাটো নিশ্চিত। উত্তৰ প্ৰদেশৰ পিলিভিতৰ এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে আজি এইদৰে প্ৰকাশ কৰে, এই অনুপ্ৰেৰণা আৰু শক্তিৰেই বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে ভাৰতক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দিশত কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। কোনো এখন দেশ শক্তিশালী হলে বিশ্বই সেই দেশৰ কথা শুনে বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। দেশত যুৱ প্ৰজন্মৰ বাবে ন ন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হোৱা বুলি তেওঁ লগতে কয়। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলৰ আগমন ঘটিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিয়লি উত্তৰ লখিমপুৰৰ এখন জনসভাত অংশগ্ৰহণ কৰে। লখিমপুৰ লোকসভা সমষ্টিৰ চুকুলি ভৰিয়াত সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ সমৰ্থনত এখন জনসভাক সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে উত্তৰ পূৰ্বাঞ্চলে দেশৰ সফলতাৰ কাহিনী হিচাপে আত্মপ্ৰকাশ কৰিছে। বিগত 10 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 9,500ৰো অধিক উগ্ৰপন্থী সদস্য আত্মসমৰ্পণ কৰি সমাজৰ মূলসুঁতিলৈ উভতি আহিছে বুলি তেওঁ মন্তব্য কৰে। অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন উত্তৰ পূবৰ 80% এলেকাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভালেসংখ্যক দলীয় নেতাকৰ্মী উপস্থিত থাকে। শ্ৰীশ্বাহে আজি সন্ধিয়া তিনিচুকীয়াৰ চলিহা নগৰৰ পৰা থানা চাৰিআলিলৈ এটা পথযাত্ৰাত অংশ ল'ব। ডিব্ৰুগড় সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ গৃহমন্ত্ৰীগৰাকীয়ে এই প্ৰচাৰ কাৰ্যসূচীত অংশ ল'ব। এই সমষ্টিটোত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আৰু আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে আম আদমী পাৰ্টীৰ নেত্ৰী আতিশীয়ে কালি দুলীয়াজানত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। নেত্ৰীগৰাকীয়ে আজি তিনিচুকীয়াত আৰু কাইলৈ তেজপুৰত দলীয় প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্যৰ হৈ প্ৰচাৰ চলোৱাৰ কথা। কংগ্ৰেছ দলৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত ব্যাপক প্ৰচাৰ অব্যাহত আছে। ইপিনে সমষ্টিটোৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ হৈ আজি মন্ত্ৰী অজন্তা নিয়োগে শিৱসাগৰত 4খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। আনহাতে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে আজি বৰপেটা জিলাৰ বিভিন্ন স্থানত প্ৰচাৰ চলায়। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰপেটা জিলাৰ মন্দিয়া আৰু চেঙা বিধানসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত হৈছে। ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটগ্ৰহণ হ'বলগীয়া 5টা সংসদীয় সমষ্টিৰ বাবে মুঠ 35গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচন আয়োগে কৈছে যে দেশৰ 13খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88টা সমষ্টি সামৰি হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে 1,210গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই সমষ্টিকেইটাৰ বাবে মুঠ 2,633খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল। পৰীক্ষাৰ অন্তত 1,428গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছিল। দ্বিতীয় পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। দ্বিতীয় পৰ্যায়ৰ বাবে 26 এপ্ৰিলত ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত কেৰালাৰ 20টা সংসদীয় সমষ্টিৰ বাবে সৰ্বাধিক 500 আৰু কৰ্ণাটকৰ 14টা সমষ্টিৰ বাবে 491গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। আসন্ন লোকসভা নিৰ্বাচন উপলক্ষে চৰাইদেউ নিৰ্বাচনী জিলাৰ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ স্বীপ ঘোষৰ উদ্যোগত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত দিব্যাংগ ব্যক্তিসকলৰ সুবিধাৰ্থে ভাৰতীয় নিৰ্বাচন আয়োগে মুকলি কৰা সক্ষম এপৰ সন্দৰ্ভত এটি প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকি অতিৰিক্ত জিলা আয়ুক্ত শ্ৰাৱণা সোণোৱালে কয় যে দিব্যাংগ ব্যক্তি আৰু 85 বছৰ বয়সৰ ঊৰ্ধৰ ভোটদাতাসকলৰ বাবে নিৰ্বাচন আয়োগে সক্ষম এপৰ জৰিয়তে বিভিন্ন সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে তেওঁলোক যাতে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে নিজৰ মোবাইল ফোনতে উপলব্ধ সক্ষম এপৰ জৰিয়তে আবেদন কৰিব পাৰিব। আনহাতে স্বীপ ঘোষৰ উদ্যোগত জিলাখনত যোৱা 6 এপ্ৰিলৰ পৰা এলানি বিশেষ প্ৰচাৰ কাৰ্যসূচীৰ জৰিয়তে চাহ বাগিচা অঞ্চল তথা নতুন ভোটদাতাসকলৰ মাজত ভোটদান সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত জীৱিকা সখী আৰু কৃষি সখীসকলে ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে মটৰ চাইকেল ৰেলীৰ আয়োজন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।